ॐ नमो भगवते वासुदेवाय। श्रीमद्भागवत सप्तमस्कन्ध द्वादश अध्यायः। नारद उवाच, शृण हे धर्मर नन्दन, वनस्थ ब्रह्मचारी धर्म, गृहस्थ भिक्षु धर्म जेते, एबे कहिवा तो अग्रते, गुरु भुवने ब्रह्मचारी, बसीब दृढ़ व्रत करी, स्वभावे तप क्लेश जुते, निरते थिब गुरु हिते, सुहृद सुदृढ़ लक्षणे, आज्ञा बहिव दासपणे, गुरु अनल सुरुत्तम, त्रिसंध्या करीब प्रमाण, उभय संध्यारे मौन, जपीब ब्रह्म सनातन, वेद पढ़िब निरंतरे, गुरु वचन धरि सिरे, निकटे थिब शुद्ध चिते, चरणे नमी बेनि हस्ते, मेखला चर्म कौपीन, दंड कमंडल उदाहरण, यज्ञोपवीत दर्भ पाणी, जेवा कल्पित अन्न आणी, विप्रभुवनु मागी भिक्षा, दृढ़े रखिब गुरु दीक्षा, पंचभुवनु जा पाइब, गुरु समीपे समर्पिब, जे धर्म ब्रह्मचारी दीक्षा, गुरु वचने करी भिक्षा, गुरु आज्ञारे ता भुंजीब, नोहिले उपवासे थिब, सुशांत मने बंची दिन, करीब उश्वास भोजन, गुरुंक कार्ये दक्ष पणे, श्रद्धा करीब अनुक्षणे, इंद्रिय गण करी बंदी, चंचल मन हृदय रुंधी, स्त्री स्त्री बस लोक मेले, संगे नथिब सर्वकाले, न सुनी स्त्रीक वचन, न करी मुखावलोकन, केश प्रसाद न मर्दन, स्नाहान बेश आदि कर्म, गुरु कामिनीक गोचरे, दृढ़े वर्जीव अति दूरे, युवती जन अग्निस्तंभ, पुरुष देह घृत कुंभ, एणु युवती दूर करी, धर्म साधिव ब्रह्मचारी, जीव ईश्वर भेद ज्ञान, जावत न छाड़ मन, तावत थाए द्वेत भ्रम, ए स्त्री ए पुरुष ज्ञान, एणु ता भोगे होए मती, तेणु छाड़ीब स्त्री संगति, ए सर्व ब्रह्मचारी व्रत, पालीब जति जे गृहस्थ, तीरी गमन ऋतु काले, उचित गृहस्थाश्रम रे, अंजन तैल मर्दन, स्त्री बा स्त्री मूर्ति दर्शन, भूषालेपन माल्य गंध, तेजीव ब्रह्मचारी मद्य, एमते बंची गुरु पुरे, वेद अभ्यास निरंतरे, अंग उपांग वेद पढ़ी, गुरु समीपे कर जोड़ी, उभा होइन गुरु आगे, आज्ञा मागिब अनुरागे, गुरु वचन सिरे धरी, तेबे वंचिब गृह करी, অথবা বনস্তে পশিব সন্ন্যাস মতে বা বঞ্চিব গুরু অনল সর্বদেহে তুল্যে দেখিব বিষ্ণুময়ে এই প্রকারে সাধি ধর্ম যেবা আশ্রমে যেবা কর্ম যেবা সাধন্তি অপ্রমাদে অন্তে পশন্তি কৃষ্ণ পাদে এবে হো শুন মহিপতি আশ্রম বান প্রস্তগতি বনস্তে ধর্ম সাধি সুখে অন্তে মিলন্তি মুনি লোকে ভক্ষণ ফল মূল শাক অগ্নিরে ন করিব পাক নবীন ফল মূল লাভে পুরুণা তেজীব স্বভাবে বন সম্ভব বস্তু ঘেনি কালে পূজিব ইষ্ট অগ্নি অগ্নি রক্ষণ অর্থে ঘর অথবা পর্বত কন্দর কেশলোমাদি নখশ্মশ্রু জটিল কষা বস্ত্র পাংশু দণ্ডক মণ্ডলু অজিন বৃক্ষ বকল পরিধান ত্রিসন্ধ্যা করিব স্নাহান বালুকা মণ্ডলে শয়ন এমন্তে দ্বাদশ বৎসর বনে বঞ্চিব ব্রত ধর অষ্ট বরষ কিবা অর্ধে ধর্ম সাধিব অপ্রমাদে বেনি বরষ কিবা এক বঞ্চিব এ বিধি বিবেক ধর্ম সাধনে অসমর্থ যেবে হইব ব্যাধিগ্রস্ত আগম নিগম প্রমাণে সন্ন্যাস করিব তৎক্ষণে সংকল্পী অনশন ব্রত হরিচরণে দেই চিত যে সৃষ্টি শরীর ধারণে ন্যাসিব পরম কারণে গগনে ন্যাসী ইন্দ্রগণে নিঃশ্বাস ন্যাসী সমীরণে তেজে তেজকু নাশ করি ধাতু সমূহ জলে ভরি অনলে বচন বিনাশী ক্ষিতি কারণে সে সন্ন্যাসী কর যুগল ইন্দ্রে ন্যাসী সুদৃঢ়ে স্থাপিব সন্ন্যাসী পাদর গতি নারায়ণে উপস্থ প্রজাপতি গণে গুহ্য বিসর্গ মৃত্যু অঙ্গে দিগে সমর্পি শ্রুতি যুগে স্পরশ গুণ ত্বচে ন্যাসী রূপ কুচক্ষু বলে গ্রাসী রূপে নিবেশী দৃষ্টি গুণ জিহ্বা কুরসে গন্ধে ঘ্রাণ মানকু চন্দ্ররে সহরি বোধকু বুদ্ধি মধ্যে ভরি অশেষ কর্ম রুদ্র দেহে ক্রিয়াকু কর্তব্য সমূহে চিত্তকু সত্ত্ব গুণে ভরি গুণে বিকারকু সহরি ক্ষিতিকি ন্যাস করি জলে জলকু বিনাশী অনলে অনল বিনাশী অনিলে পবন গগন মণ্ডলে গগন অহংকারে ভরি অব্যক্তে সমূহ সংহারি মহত তত্ত্বে অহংকার মহত প্রকৃতি গোচর সে গুণময় সর্বব্যাপী ক্ষর অক্ষর বেনিরূপী চিন্মাত্র অক্ষর বিশেষ জীব পরম পরমহংস তহি প্রবেশ ধ্যানময়ে কাষ্ট দহনে অগ্নি প্রায়ে হেমন্ত সৃষ্টি কি সহরি বিষ্ণু মায়ারু জান্তি তরি সুজনে বোল হরি হরি ভব সাগরু হেব পারি এমন্তে তরে বান প্রস্ত কহই জগন্নাথ দাস ভাবে এ মন্তে তরে বান প্রস্ত ভাবে কহই জগন্নাথ দাস হরি হরি বল ইতি শ্রীমদ্ভাগবতে মহাপুরাণে পারমহংস্যাং সংহিতায়াং সপ্তম স্কন্ধে যুধিষ্ঠির নারদ সম্বাদে সদাচার নির্ণয় নাম দ্বাদশ অধ্যায়।